ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
প্ৰভু যীশুৱে কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। যীশুৱে এইদৰে সদায়ে দুখ যাতনা আৰু কষ্টৰ গধুৰ ভাৰত ককবকাই থকা লোকসকলক শান্তি আৰু জিৰণি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ ওচৰলৈ মাতি আছে। কেতিয়াও মিছা নোকোৱা এই ঈশ্বৰে আজিও এইদৰে দুবাহু মেলি বাট চাই ৰৈ আছে। যিকোনো লোকেই তেওঁৰ ওচৰলৈ আহি জীৱনৰ শান্তি আৰু জিৰণি লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, এই নিমন্ত্ৰণক আপুনি গ্ৰহণ কৰি তেওঁক নিজকে সমৰ্পণ কৰিব পাৰিব।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰো।
হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ। হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ। হাইৰে মনৰ ভাৱনাবোৰ
প্ৰতিজ্ঞাসমূহত নিৰ্ভৰ কৰি এটা নতুন জীৱনৰ পথত অগ্ৰসৰ হবলৈ আহক আজিৰ এই বাইবেল শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে লিখিবচোন। আপোনালোকৰ চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, আমি প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতে তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিছা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সামৰ্থ আমাৰ নাই, তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়মৰ গালাটীয়া পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই গালাটীয়া পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজি আমি 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। পাঠ কৰি দিছো গালাটীয়া 4:6 পদ। আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। সেই আত্মাই আব্বা পিতৃ এইবুলি মাতে। আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে, এইটো অতি দৃঢ় মন্তব্য। তোমালোক ঈশ্বৰৰ সন্তান কোন? যিসকলে প্ৰভু যীশুক গ্ৰহণ কৰিছে তেওঁলোক, ইয়াত সন্দেহ নাই। প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰতিজন গালাটীয়া লোকলৈ সম্বোধন কৰি এই পত্ৰখন পৌলে লিখিছিল। গতিকে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকেই ঈশ্বৰৰ সন্তান বুলি ইয়াত প্ৰকাশ কৰা হৈছে। তদুপৰি আন এটা কথা ইয়াতে আমি মন কৰিব পাৰো। পৌলে কৈছে তোমালোক পুত্ৰ, অৰ্থাৎ তোমালোক ইতিমধ্যে পুত্ৰ হলাই, পাছত কেতিয়াবা হ'ব বুলি কোৱা নাই। প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰাৰ লগে লগে আমি ঈশ্বৰৰ সন্তান হৈ পৰো, লগে লগে, পাছত নহয়। দ্বিতীয়তে, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা তোমালোকৰ হৃদয়লৈ পঠাই দিলে। পঠাই দিলে অৰ্থাৎ সেই কামটো ইতিমধ্যে সম্পন্ন হ'ল। তাৰমানে আমি অতি পৰিষ্কাৰভাৱে বুজি পাওঁ যে প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগে আমি ঈশ্বৰৰ সন্তান হৈ পৰো, আৰু ঈশ্বৰৰ সন্তান হৈ পৰাৰ লগে লগে আমি পবিত্ৰ আত্মা লাভ কৰো। পবিত্ৰ আত্মা কেৱল কিছুমান লোকেহে লাভ নকৰে, প্ৰভু যীশুক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱা সকলো লোকেই লাভ কৰে। আৰু এই পবিত্ৰ আত্মা লাভ কৰাৰ কাৰণেই আমি নিজকে ঈশ্বৰৰ পুত্ৰ বুলি অনুভৱ কৰো আৰু ঈশ্বৰক পিতৃ বুলি মাতিব পৰা হওঁ। প্ৰভু যীশুক গ্ৰহণ কৰি আমি যে ঈশ্বৰৰ সন্তান হওঁ, এই কথাটো আমিনো কেনেকৈ গম পাওঁ? আমি অতি দৃঢ়ভাৱে গম পাওঁ কাৰণ আমাৰ অন্তৰত থকা পবিত্ৰ আত্মাই সেই কথা আমাক জনাই দিয়ে। পবিত্ৰ আত্মাই সেই কথা আমাক জনাই দিয়ে আৰু তাত কোনো সন্দেহৰ স্থান নাথাকে। প্ৰিয় শ্ৰোতা, আমি প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগে ঈশ্বৰৰ সন্তান হৈ পৰো আৰু পবিত্ৰ আত্মা লাভ কৰো। পবিত্ৰ আত্মাই আমাক সোঁৱৰাই দিয়ে, আমাৰ মনত দৃঢ় আশ্বাস দিয়ে যে আমি ঈশ্বৰৰ সন্তান হলো, আৰু পবিত্ৰ আত্মাই পিতৃ ঈশ্বৰক আব্বা অৰ্থাৎ পিতৃ বুলি মাতিবলৈ আমাক সহায় কৰে, সাহস দিয়ে। এই আব্বা শব্দটো আচলতে মূল গ্ৰীক নতুন নিয়মত ব্যৱহাৰ কৰা শব্দ। এই শব্দটো অনুবাদ কৰা হোৱা নাই। বহুতো লোকে ক'ব খোজে যে এই আব্বা শব্দটো ইমান মৰমৰ শব্দ যে অনুবাদ কৰিলে ইয়াৰ অৰ্থটো অলপ সলনি হৈ যাব পাৰে বুলি ভাবিয়েই শব্দটোৰ ঠাইত বেলেগ শব্দ ব্যৱহাৰ কৰা হোৱা নাই। এই শব্দটোৰ অৰ্থ হৈছে মোৰ মৰমৰ দেউতা। ঈশ্বৰৰ সন্তান হোৱাৰ পাছত আমি ঈশ্বৰক মৰমতে দেউতা বুলি মাতিব পৰা হওঁ। এইটো অতি ব্যক্তিগত, অতি ঘনিষ্ঠ সম্বন্ধ। নিজৰ দেউতাকক সন্তানে মৰমতে যেনেকৈ মাতে, ঠিক তেনেকৈ আমিও পিতৃ ঈশ্বৰক মাতিব পৰা হওঁ যদিহে আমি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি লওঁ। 7 নম্বৰ পদ, এইকাৰণে তুমি আৰু দাস নহৈ পুত্ৰ হৈছা, আৰু যদি পুত্ৰ হৈছা তেন্তে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছা। পবিত্ৰ আত্মায়েই আমাক ঈশ্বৰৰ সন্তান হোৱাৰ অভিজ্ঞতা প্ৰদান কৰে, আৰু আমি পিতৃ ঈশ্বৰক অতি আপোনভাৱে মৰমতে আব্বা বুলি মাতিব পৰা হওঁ। এইটো হয় এটা বাস্তৱ অভিজ্ঞতা। কেৱল মুখেৰে শব্দটো উচ্চাৰণ মাথো কৰা নহয় বা আনৰ আগত ভুৱা ধাৰ্মিকতা দেখুৱাই আনক দেখুৱাবলৈ আমি ঈশ্বৰক পিতৃ বুলি আব্বা বুলি সম্বোধন নকৰো। আমি যে প্ৰভু যীশুক গ্ৰহণ কৰি সঁচাকৈয়ে ঈশ্বৰৰ সন্তানৰূপে আম্মিকভাৱে জন্মলাভ কৰিলো, সেই কথাটো পবিত্ৰ আত্মাই আমাক অতি দৃঢ়ভাৱে জনাই দিয়ে বাবে আমি ঈশ্বৰৰ সন্তান হোৱা বুলি বুজি পাই উপলব্ধি কৰি ঈশ্বৰক প্ৰকৃত অৰ্থত আব্বা পিতৃ বুলি মাতিব পৰা হওঁ। এজন বিখ্যাত প্ৰচাৰকে কিছুমান চমকপ্ৰদ উক্তি ব্যৱহাৰ কৰিছিল। এবাৰ তেওঁ কৈছিল, আপুনি আৰু মই এটা কথা মন কৰা উচিত, আমাৰ পুৰণি স্বভাৱটো এটা বুঢ়া মৰা মেকুৰীৰ নিচিনা। আমি এই বুঢ়া মৰা মেকুৰীটো নেগুৰত ধৰি যিমান দূৰলৈ পাৰো সিমান দূৰলৈ দলিয়াই পেলাব লাগে। এই কথাত আমিও হয়ভৰ দিব খোজো, এই কথা সত্য। আমাৰ যি পুৰণি মাংসিক স্বভাৱ, সেই স্বভাৱৰ কবলৰ পৰা মুক্ত হবলৈ আমি সকলোৱে চেষ্টা কৰা উচিত। এবাৰ আন এজন লোকে এই ব্যক্তিজনে এই কথা কোৱা শুনিলে সভাৰ অন্তত তেওঁ ওচৰলৈ আহি কলে, আপুনি এটা কথা পাহৰি গৈছে, এই পুৰণি স্বভাৱ মৰা বুঢ়া মেকুৰীটোৰ নটা জীৱন আছে, তাক দলিয়াই পেলালে পিছদিনা ৰাতিপুৱাতে সি আকৌ হাজিৰ হয়হি। প্ৰিয় শ্ৰোতা, এই কথাটোও মিছা নহয়, পুৰণি স্বভাৱে আমাক আমনি দিবলৈ চেষ্টা কৰিবই। আমি এই কথা মানি ল'বই লাগিব যে এই পৃথিৱীত থকা অৱস্থাত আমি সম্পূৰ্ণ শুদ্ধ সিদ্ধ সাধুপুৰুষ হৈ পৰিব নোৱাৰো, কিন্তু তাৰমানে এইটো নহয় যে আমি আমাৰ আম্মিক জীৱনৰ দুৰ্বলতা দূৰ কৰিবলৈ চেষ্টা নকৰিম। আমি আম্মিক জীৱনত উন্নতি কৰিবলৈ সদায়ে চেষ্টা চলাই যোৱা উচিত, কিন্তু সম্পূৰ্ণ পবিত্ৰ সম্পূৰ্ণ শুদ্ধ সিদ্ধ আমি হ'ব নোৱাৰো। যিদিনা আমি প্ৰভু যীশুক মুখামুখিকৈ লগ পাম, সেইদিনা আমি তেওঁৰ নিচিনা হ'ম। সকলো ক্ষেত্ৰতেই আমাৰ দুৰ্বলতাবোৰে আমাক আৰু আমনি নকৰিব। আমি এই জীৱনত সম্পূৰ্ণ শুদ্ধ সিদ্ধ নহলেও কিন্তু আমি ঈশ্বৰৰ সন্তান হোৱাৰ অভিজ্ঞতা লাভ কৰো প্ৰভু যীশুখ্ৰীষ্টত কৰা বিশ্বাসৰ বলেৰে। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ লগে লগেই আমি আম্মিকভাৱে নতুন জন্ম লাভ কৰি হৈ পৰো ঈশ্বৰৰ সন্তান। আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। সেই আত্মাই আব্বা পিতৃ এই বুলি মাতে। এইকাৰণে তুমি আৰু দাস নহয় পুত্ৰ হৈছা, আৰু যদি পুত্ৰ হৈছা তেন্তে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছা। প্ৰিয় শ্ৰোতা, বহু সময়ত আমি আমাৰ আম্মিক জীৱনত দুৰ্বল হৈ পৰো, থৰক বৰক খোজেৰে আগবাঢ়ো, আমি ঈশ্বৰৰ সহভাগিতাৰ অভিজ্ঞতা অনুভৱ নকৰো, কেতিয়াবা আমাৰ জীৱনটো আমনিদায়ক একঘেয়া যেন লাগিব পাৰে। কেতিয়াবা আকৌ আমি আমাৰ স্বৰ্গত থকা পিতৃৰ সৈতে সুন্দৰ সহভাগিতা অনুভৱ কৰো, বিশেষকৈ যেতিয়া আমি কোনো দুখ কষ্ট আদিৰ মাজেৰে পাৰ হ'ব লগা হয়। এজন বিখ্যাত প্ৰচাৰকে এনেদৰে লিখিছিল, মই কেন্সাৰ ৰোগত ভুগিছিলো আৰু মোক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল অপাৰেশ্যন কৰিবৰ কাৰণে। মই বৰ ভয় খাইছিলো কাৰণ মই বৰ ভয়াতুৰ, হস্পিটেললৈ বৰ ভয় কৰো। মোক এটা হলৌ চোলা পিন্ধিবলৈ দিয়া হৈছিল, চোলাটো পিছপিনে খোলা আগফালে বন্ধ, দেখিলেই হাঁহি উঠা ধৰণৰ। মই বিচনাত উঠিবলৈ চেষ্টা কৰিব পৰা নাছিলো। এগৰাকী নাৰ্ছে সহায় কৰিবলৈ আগুৱাই আহিল। তেওঁ সুধিলে, আপোনাৰ গা বেয়া কৰিছে নেকি? মই কলো, নাই, মই খুব ভয় খাইছো। তাৰপাছত তেওঁ মোক অপাৰেশ্যনৰ কাৰণে সাজু কৰিবলৈ আহিল। মই কলো, মোক অলপ সময় অকলে থাকিবলৈ দিয়কচোন। পালক হিচাপে সেই হস্পিটেলখন মই আগতে বহুবাৰ পৰিদৰ্শন কৰিছো, হয়তো কেইবাশবাৰ। মই হিস্কিয়া ৰজাৰ নিচিনাকৈ বেৰৰ ফালে মুখ ঘূৰাই প্ৰাৰ্থনা কৰি কলো, প্ৰভু, এই ঠাইলৈ মই বহুবাৰ আহিছো আৰু ৰোগীক গাত হাত দি আশ্বাস দি কৈ আহিছো যে আপুনি তেওঁলোকৰ সহায় হ'ব। পালক হিচাপে মই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰো আৰু গুচি যাওঁ, কিন্তু আজি মই গুচি যাব নোৱাৰো। আজি মই ইয়াতে থাকিম আৰু মোক অপাৰেশ্যন কৰা হ'ব। সেই অপাৰেশ্যনৰ ফল কি হ'ব মই নাজানো। ঈশ্বৰৰ আগত মোৰ বহু কথা কবলৈ মন গৈছিল, ঈশ্বৰে মোৰ বাবে কি কৰা উচিত সেই কথা জনাই দিবলৈ মন গৈছিল, কিন্তু মই আৱেগপূৰ্ণভাৱে মাত্ৰ কৈ উঠিছিলো, হে পিতা, মই তোমাৰ হাততেই সকলো এৰি দিছো, তুমি যি কৰিব খোজা কৰা, তুমি মোৰ পিতৃ। তেওঁ যে কি অপূৰ্ব! সেই সময়তে তেওঁ মোৰ বাবে অধিক ওচৰ, অধিক বাস্তৱ হৈ পৰিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰ যে আমাৰ আব্বা, অতি মৰমীয়াল পিতৃ, সেই অভিজ্ঞতা আমি সকলোৱে লাভ কৰা উচিত। আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে, ৰোমিয়া 8:16। আমি কোনেও দুখ কষ্টৰ সন্মুখীন হোৱাটো নিবিচাৰো, কিন্তু দুখ কষ্টৰ সময়ত আমি ঈশ্বৰক অধিক ওচৰৰ পৰা পাওঁ, ঈশ্বৰৰ উপস্থিতি আমি অধিককৈ অনুভৱ কৰো। কেতিয়াবা ঈশ্বৰে আমাৰ জীৱনলৈ এনেকুৱা বিশেষ পৰিস্থিতি এইকাৰণে আহিবলৈ দিয়ে যাতে আমি ঈশ্বৰক অধিক ওচৰৰ পৰা লগ পাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰক আপোনাৰ পিতৃ বুলি মাতিব পৰা হৈছেনে? আপুনি বাৰু তেওঁৰ উপস্থিতি ওচৰৰ পৰা অনুভৱ কৰিছেনে? প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি যদি আপুনি তেওঁক গ্ৰহণ কৰিছে, তেন্তে আপুনি ইতিমধ্যেই ঈশ্বৰৰ সন্তান হৈছে। পবিত্ৰ আত্মা আপোনাত নিবাস কৰিছে। পবিত্ৰ আত্মাই আপোনাক এই নিশ্চয়তা দিব যে আপুনি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰৰ সন্তান, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা ঈশ্বৰৰ সন্তান। এনেহেন ঈশ্বৰৰ সন্তান হোৱাতকৈ আৰু আনন্দৰ কথা কি থাকিব পাৰে? এইবাৰ আমি আঠ নম্বৰ পদটো পঢ়িছো। যি হওক, পূৰ্বে যেতিয়া তোমালোকে ঈশ্বৰক নাজানিছিলা, তেতিয়া যিবোৰ স্বাভাৱিক ৰূপে ঈশ্বৰ নহয় সেইবোৰৰ দাস্যকৰ্ম কৰিছিলা। পৌলে এই কথা বুজাইছে যে গালাতিয়া লোকসকলে আগতে আন আন দেৱ দেৱীৰ সেৱা পূজা কৰিছিল। তেওঁলোকে আচলতে নানা ধৰণৰ প্ৰতিমা নিৰ্মাণ কৰি সেইবোৰক সেৱা পূজা কৰিছিল। এই বিভিন্ন দেৱ দেৱীৰ মন্দিৰ আদিৰ চিন এতিয়াও তাত আছে। এছিয়া মাইনৰ অঞ্চলৰ যি সাতোটা মণ্ডলীৰ কথা বাইবেলত উল্লেখ কৰা হৈছে, সেই মণ্ডলীবোৰ যদি আমি পৰিদৰ্শন কৰিবলৈ যাওঁ, আমি এই কথা অতি পৰিষ্কাৰভাৱে বুজি পাম যে সেই অঞ্চলৰ লোকসকলে এসময়ত নানান দেৱ দেৱীৰ উপাসনা কৰিছিল। তেওঁলোকে প্ৰতিমা আদি সাজিছিল, সেইবোৰৰ সেৱা পূজা কৰিছিল। কিন্তু প্ৰভু যীশুৰ শুভবাৰ্তা গ্ৰহণ কৰাৰ পাছত গালাতিয়া লোকসকলে আগৰ সেই বিশ্বাস আৰু ৰীতি নীতি এৰি সম্পূৰ্ণ নতুন হৈছিল। সেই সকলোবোৰ দেৱ দেৱীক পাচনি পৌলে ইয়াত যিবোৰ স্বাভাৱিক ৰূপে ঈশ্বৰৰ নহয় বুলি কৈছে, এইবোৰক তেওঁ নিৰ্বাক বুলি কৈছে। প্ৰথম কৰিন্থিয়া 12 অধ্যায় 2 নম্বৰ পদত সেইবোৰে কথা ক'ব নোৱাৰে, সেইবোৰ স্বাভাৱিক নহয়, সেইবোৰে একো সহায় কৰিব নোৱাৰে, সেইবোৰ কাল্পনিক মাত্ৰ। কিন্তু এসময়ত গালাতিয়া লোকসকলে এনেকুৱা অস্বাভাৱিক বস্তুবোৰৰ দাস্যকৰ্ম কৰিছিল, সেইবোৰৰ দাসস্বৰূপ আছিল তেওঁলোক। 9 নম্বৰ পদ, কিন্তু এতিয়া তোমালোকে ঈশ্বৰৰ পৰিচয় পালা, এনেকৈ ঈশ্বৰৰ দ্বাৰাই পৰিচিত হলা, এনেস্থলত কেনেকৈ পুনৰাই সেই দুৰ্বল আৰু দিনহীন প্ৰাথমিক বিধিলৈ উলটি আকৌ নতুনকৈ তাৰ দাস্যকৰ্ম কৰিবলৈ ইচ্ছা কৰিছা? পৌলে গালাতিয়া লোকসকলক মনত পেলাই দিছে যে এতিয়া তেওঁলোক আগৰ নিচিনা নহয়, নতুন হল। তেওঁলোকে ঈশ্বৰক চিনি পালে, আনকি তেওঁলোক ঈশ্বৰৰ দ্বাৰা পৰিচিত হল। ইয়াত ঈশ্বৰৰ দ্বাৰা পৰিচিত হোৱা মানে আচলতে কি বুজোৱা হৈছে? ঈশ্বৰেতো সকলোকে চিনি পায়। পৰিচিত হোৱা মানে আমি যিটো বুজো তাতকৈ অলপ গভীৰ অৰ্থ ইয়াত প্ৰকাশ পাইছে। পৰিচিত হোৱা মানে আচলতে ঈশ্বৰৰ দ্বাৰা অনুমোদিত হোৱা বা ঈশ্বৰৰ দ্বাৰাই গ্ৰাহ্য হোৱা অৰ্থহে বুজোৱা হৈছে। অৰ্থাৎ গালাতিয়া লোকসকলে খ্ৰীষ্টত বিশ্বাস কৰি গ্ৰহণ কৰিছে আৰু তেওঁলোকক ঈশ্বৰে সেই বিশ্বাসৰ ভিত্তিতেই নিজৰ লোক বুলি গ্ৰহণ কৰি লৈছে। গালাতিয়া মণ্ডলীৰ অধিকভাগ লোকেই আছিল পৰজাতীয় অৰ্থাৎ অনাজিহুদী লোক। তেওঁলোক মুচিৰ বিধানৰ সৈতে আগতে পৰিচিত নাছিল, কিন্তু এতিয়া খ্ৰীষ্টক বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ মাজত কিছুমান যিহুদীপন্থী লোক সোমাই পৰি তেওঁলোকক বিভ্ৰান্ত কৰি সেই মুচিৰ বিধানবোৰ পালন কৰি যাবলৈ উচতাইছে। কিন্তু পাচনি পৌলে ইয়াত স্পষ্টভাৱে কৈছে যে তেওঁলোকে মুচিৰ বিধানৰ অধীন হবলৈ যোৱা মানে আগতে নানান দেৱ দেৱীৰ সেৱা পূজা কৰি থকা অৱস্থালৈ ঘূৰি যোৱাৰ নিচিনাই হ'ব। যি অৱস্থাৰ পৰা তেওঁলোক ওলাই আহি খ্ৰীষ্টৰ বিশ্বাসী হৈছে, ঈশ্বৰৰ সন্তান হৈছে, এতিয়া আকৌ তেনেকুৱা অৱস্থালৈ ঘূৰি যোৱাটো জানো উচিত। আগতে তেওঁলোক বিভিন্ন দেৱ দেৱীৰ দাসস্বৰূপ আছিল, এতিয়া মুচিৰ বিধানৰ অধীন হবলৈ যোৱা মানে বিধানৰ দাস হোৱা হ'ব। কিন্তু খ্ৰীষ্টত আমি যি স্বাধীনতা লাভ কৰো সেই স্বাধীনতাকেই উপভোগ কৰি থকাহে উচিত। 10 নম্বৰ পদ, তোমালোকে বিশেষ বিশেষ দিন, মাহ, তিথি আৰু বছৰ এইবোৰ মানিছা। বিশেষ বিশেষ দিন মানে বিশেষকৈ বিশ্ৰামবাৰৰ কথা কোৱা হৈছে। মাহ মানে খুব সম্ভৱ 9 জুনৰ উৎসৱৰ কথা বুজোৱা হৈছে। ইছৰাইলৰ লোকসকলৰ মাজত এই 9 জুনৰ উৎসৱ প্ৰচলন হ'ব ধৰিছিল ৰাজাৱলীৰ দিনতেই। ভাৱবাদীসকলে লোকসকলক এই ধৰণৰ অনুষ্ঠান পালন নকৰিবলৈ সকীয়াই দিছিল। তিথি মানে আচলতে বিশেষ কিছুমান পৰ্বৰ কথা বুজোৱা হৈছে। ইছৰাইলৰ লোকসকলে 7টা বিশেষ বিশেষ ভোজ খোৱা পৰ্ব পালন কৰি আহিছিল, কিন্তু সেই সকলোবোৰ ভোজেই আচলতে প্ৰভু যীশুৰ আগমনলৈকেই আঙুলিয়াইছিল। গতিকে প্ৰভু যীশুৰ আগমন হৈ যোৱাৰ পাছত সেই ভোজবোৰ পালন কৰাৰ প্ৰয়োজন আচলতে নোহোৱা হৈ পৰিল। বছৰ মানে বিশ্ৰাম বছৰৰ কথা বুজোৱা হৈছে। প্ৰতিটো সপ্তম বছৰ বিশ্ৰাম বছৰ হিচাপে পালন কৰা হৈছিল ইছৰাইলীয় লোকসকলৰ দ্বাৰা। এই সকলোবোৰৰ যিকোনো এটা পালন কৰা মানেই আচলতে পৰজাতীয় লোকসকলে মুচিৰ ব্যৱস্থাৱলীৰ অধীন হোৱাটোকে বুজাব। আজিকালিও বহুতো লোকে বিধান পালনত জোৰ দিয়ে। বিধান পালনৰ সপক্ষে কথা কোৱা লোকসকলে বিধান পালন কৰি থকা বুলি দাবী কৰিব খোজে, কিন্তু তেওঁলোকে আচলতে বিশ্ৰামবাৰৰ নিয়মহে পালন কৰিবলৈ চেষ্টা কৰে। কিন্তু মুচিৰ বিধানক আমি ভাগ ভাগ কৰিব নোৱাৰো, গোটেইবোৰ বিধান একেলগে আছে। বিশ্ৰামবাৰ যদি কোনোবাই পালন কৰিব খোজে, তেন্তে বিশ্ৰাম বছৰ, জুবেল বছৰ আদিও পালন কৰিব লাগিব। কোনোবাই বিধান পালন কৰিবলৈ ইচ্ছা কৰিলে মুচিৰ ব্যৱস্থাৱলীৰ আটাইবোৰ বিধি বিধান পালন কৰিব লাগিব। বিধানৰ অলপমান অংশ পালন কৰাত ব্যৰ্থ হোৱা মানেই গোটেই বিধান পালন কৰাত ব্যৰ্থ হোৱা, এইবুলি বাইবেলত স্পষ্টকৈ লিখা আছে। গতিকে কোনোবাই যদি বিধান পালনৰ যোগেদি ধাৰ্মিক হবলৈ চেষ্টা কৰে, তেনেহলে গোটেইবিলাক বিধান আখৰে আখৰে পালন কৰিব লাগিব সকলো সময়তে। তোমালোকৰ নিমিত্তে মই যি পৰিশ্ৰম কৰিলো সেয়ে কিজানি কেনেবাকৈ ব্যৰ্থ হয়, তোমালোকৰ অৰ্থে মোৰ এই ভয় আছে। গালাটীয়া লোকসকলৰ কাৰণে পাচনি পৌলে যথেষ্ট পৰিশ্ৰম কৰিছিল, নানান দুখ কষ্ট সহ্য কৰি তেওঁ খ্ৰীষ্টৰ শুভবাৰ্তা বিলাইছিলহি। তেওঁলোকৰ লগত থাকি তেওঁলোকক বিভিন্ন ধৰণে উৎসাহ উদগনি দিছিল, কিন্তু এতিয়া পৌলে ভয় কৰিছে, কিজানি তেওঁৰ সেই সকলো পৰিশ্ৰম অথলে যায়, কাৰণ তেওঁলোকৰ আগত পৌলে খ্ৰীষ্টৰ শুভবাৰ্তা বিলাই আহিছিল। সেই শুভবাৰ্তা অনুগ্ৰহৰ শুভবাৰ্তা। খ্ৰীষ্টক গ্ৰহণ কৰি মানুহে একমাত্ৰ অনুগ্ৰহৰ বলতহে যে পৰিত্ৰাণ লাভ কৰে, সেয়েই এই শুভবাৰ্তাৰ মূল কথা। কিন্তু এতিয়া যদি গালাটীয়া লোকসকলে মুচিৰ বিধানৰ অধীন হবলৈ যায়, তেনেহলে তেওঁলোক সেই শুভবাৰ্তাৰ পৰা আঁতৰি যোৱাৰ নিচিনা হ'ব, তেওঁলোক আগৰ অৱস্থালৈ ঘূৰি যোৱাৰ নিচিনা হ'ব। গতিকে পাচনি পৌলে ইমান দিনে কৰি অহা সকলো কষ্ট অথলে যোৱাৰ নিচিনা হ'ব। পৌলে তেওঁলোকক এই কথা মনত পেলাই দিছে যে তেওঁলোকে মুচিৰ বিধান পালনৰ যোগেদি ঈশ্বৰক জনা নাই, প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰাৰ যোগেদিহে তেওঁলোকে ঈশ্বৰক জানিছে আৰু ঈশ্বৰে তেওঁলোকক গ্ৰহণ কৰিছে। এই কথা তেওঁলোকে সদায় মনত ৰখা উচিত। হে ভাইবিলাক, বিনয় কৰি কৈছো, তোমালোক মোৰ নিচিনা হোৱা, কিয়নো ময়ো তোমালোকৰ নিচিনা হৈছো। তোমালোকে মোৰ একো অপকাৰ কৰা নাছিলা। তোমালোক মোৰ নিচিনা হোৱা, অৰ্থাৎ মই যেনেকুৱা তেনেকুৱা হোৱা। পাচনি পৌলে নিজকে আদৰ্শ হিচাপে দাঙি ধৰিছে। কামত আৰু বিশ্বাসত তেওঁ যেনেকুৱা, গালাটীয়া লোকসকলো তেনেকুৱা হোৱা উচিত বুলি তেওঁ ক'ব খুজিছে। পৌলে এনেদৰে ক'ব পাৰিছিল কাৰণ তেওঁ জানিছিল যে তেওঁ বিশ্বাসত থিৰে আছিল, শুদ্ধ শিক্ষা দিছিল, তেওঁৰ কথা আৰু কামৰ মাজত কোনো প্ৰভেদ নাছিল। মোৰ শৰীৰৰ দুৰ্বলতাৰ কাৰণে মই যে প্ৰথমবাৰ তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলো তাক তোমালোকে জানা। পাচনি পৌলে নিজৰ শৰীৰৰ দুৰ্বলতাৰ কথা উল্লেখ কৰিছে, কিন্তু যেতিয়া প্ৰথমবাৰৰ বাবে শুভবাৰ্তা ঘোষণা কৰিবলৈ গালাটীয়া লোকসকলৰ ওচৰলৈ আহিছিল, সেই সময়তেই তেওঁৰ শৰীৰৰ দুৰ্বলতাৰ কথা গালাটীয়া লোকসকলে জানিব পাৰিছিল। পৌলে সেই সময়ৰ কথা মনত পেলাই চাবলৈ গালাটীয়াসকলক অনুৰোধ কৰিছে। আৰু মোৰ মাংসত তোমালোকৰ যি পৰীক্ষা হৈছিল তাক তোমালোকে হে জ্ঞান আৰু ঘৃণাবোধো কৰা নাছিলা, বৰং ঈশ্বৰৰ এক দূত, এনেকি খ্ৰীষ্ট যীশুৰ নিচিনাকৈ মোক গ্ৰাহ্য কৰিছিলা। পাচনি পৌলৰ সেই শাৰীৰিক দুৰ্বলতাৰ কাৰণে গালাটীয়া লোকসকলে তেওঁক হে জ্ঞান কৰা নাছিল, কোনোধৰণে অৱহেলা কৰা নাছিল, বৰং তেওঁক ঈশ্বৰৰ দূত হিচাপে, এনেকি প্ৰভু যীশুখ্ৰীষ্টৰ নিচিনা সন্মান দেখুৱাইছিল। তেন্তে তোমালোকৰ তেতিয়াৰ সেই আত্মধন্যবাদ এতিয়া কতা, কিয়নো তোমালোকৰ পক্ষে মই এই সাক্ষ্য দিছো যে সাধ্য হোৱা হলে তোমালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলাহেঁতেন। খুব সম্ভৱ পাচনি পৌলৰ সেই শাৰীৰিক দুৰ্বলতা সেই মাংসৰ কাঁইট আছিল, কোনোধৰণৰ চকুৰ দুৰ্বলতা। সেই চকুৰ দুৰ্বলতা নিশ্চয় কোনো আকৰ্ষণীয় বিষয় নাছিল। পৌলে কৈছে, তোমালোকে আনকি সম্ভৱ হলে নিজৰ চকু মোক দান দিবলৈ সাজু আছিলা। তেন্তে তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ শত্ৰু হলোনে? এজন বিখ্যাত প্ৰচাৰকে পালকৰ কাম কৰি থাকোতে পুলপিটত তেওঁ দেখাকৈ এষাৰ কথা লিখি ৰাখিছিল, মহাশয় আমি যীশুকহে চাব বিচাৰো। অৰ্থাৎ তেওঁ এটা কথা সদায় মনত ৰাখিব বিচাৰিছিল যে যেতিয়া তেওঁ বাইবেলৰ পৰা শিক্ষা আগবঢ়ায় তেতিয়া মানুহে তেওঁক নহয় যীশুকহে দেখা উচিত। তেওঁ আৰু এটা পদ মানুহে দেখাকৈ লিখি ৰাখিবলৈ ইচ্ছা কৰিছিল, তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ শত্ৰু হলোনে? আজি বহুতো লোকে পালকে পুলপিটৰ পৰা সঁচা কথা ক'লে বেয়া পায়, বৰং তেওঁলোকক প্ৰশংসা কৰা, ভালৰি লগোৱা কথা কোৱাহে তেওঁলোকে বিচাৰে। বহুতো ক্ষেত্ৰত পালক প্ৰচাৰকসকলেও মণ্ডলীৰ মানুহক ভাল লগাবলৈয়ে কথা কোৱা যেন লাগে। যি কথা ক'লে আনে বেয়া পাব পাৰে তেনেকুৱা কথা সত্য হলেও তেওঁলোকে নোকোৱাকৈ থাকিব বিচাৰে। 17 আৰু 18 পদ। সেই লোকে যে উত্তমৰূপে তোমালোকৰ তত্ত্ব লৈছে এনে নহয়, কিন্তু তোমালোকে যেন তেওঁবিলাকৰহে তত্ত্ব লোৱা, এই আশয়েৰে তোমালোকক পৃথক ৰাখিবলৈ ইচ্ছা কৰিহে লৈছে। কিন্তু সদায় উত্তম বিষয়ত তত্ত্বপ্ৰাপ্ত হোৱা ভাল। অকল মই তোমালোকৰ তাত উপস্থিত থাকোতেহে এনে নহয়, কিন্তু সদায় ভাল। সেই লোকসকল মানে যিহুদীপন্থী লোকসকলৰ কথা কোৱা হৈছে। সেই লোকসকলে গালাতীয়া লোকসকলক বিভ্ৰান্ত কৰিছিল। তেওঁলোকে শিকাইছিল যে প্ৰভু যীশুক বিশ্বাস কৰিলে যথেষ্ট নহয়, লগতে মুচিৰ বিধানসমূহো পালন কৰিব লাগে। তেওঁলোকে ভাল উদ্দেশ্যেৰে তেওঁলোকক সেই কথা শিকোৱা নাছিল। গালাতীয়া লোকসকলক পৃথক কৰি নিবলৈহে তেওঁলোকে সেই কাম কৰিছিল। পৌলে কৈছে, ভাল বিষয়ত আগ্ৰহী হোৱা ভাল, সকলো সময়তে ভাল বিষয়ত আগ্ৰহী হোৱা ভাল। কিন্তু এই যিহুদীপন্থী লোকসকলৰ উদ্দেশ্য ভাল নহয়, তেওঁলোকে তোমালোকক কাঢ়ি নিব খুজিছে। সেইকাৰণে পৌলে গালাতীয়া লোকসকলক সেই লোকসকলৰ পৰা সাৱধানে থাকিবলৈ কৈছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক বিশ্বাস কৰি আমি একমাত্ৰ পিতৃ ঈশ্বৰৰ অনুগ্ৰহৰ বলতহে পৰিত্ৰাণ লাভ কৰো, ঈশ্বৰৰ সন্তান হওঁ আৰু পবিত্ৰ আত্মা লাভ কৰো। একমাত্ৰ বিশ্বাসৰ জৰিয়তে ঈশ্বৰৰ অনুগ্ৰহত আমি এই আশীৰ্বাদ লাভ কৰো। এয়েই প্ৰভু যীশুৰ শুদ্ধ আৰু সৰল শুভবাৰ্তা। সেই শুভবাৰ্তাত আমি একো যোগ দিবলগীয়া নাই আৰু ইয়াৰ পৰা আমি একো বিয়োগ কৰিব নোৱাৰো। এই শুভবাৰ্তা আপুনি বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা: ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ, অহ বাক্যেৰে পৃথিৱী খজালা, নৈ পৰ্বত পিৰিখেৰে আহিলা, সুন্দৰ ভাৱনা মনোৰম ৰচনা।
আমাৰ ইমেইল এড্ৰেছটো হৈছে আসামিস TTV@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
সৃষ্টি চাই অবাক হৈ ৰওঁ, যেনি চাওঁ নবুজো তুমি কেনে মহিমা মই, এই সৃষ্টি চাই।